아까흐바님. বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ বিমান সেৱা বন্ধ ৰখাৰ বাবে লোৱা সিদ্ধান্তৰ ম্যাদ জুলাইৰ শেষভাগলৈকে বৃদ্ধি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহমেদাবাদত হ'বলগীয়া কমনৱেলথ গেমছ আৰু প্ৰস্তাৱিত অলিম্পিক ক্ৰীড়া মহোৎসৱৰ প্ৰস্তুতি কালি পৰ্যালোচনা কৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ৰাছিয়াত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মঞ্চৰ বৈঠকত কালি ভাষণ দি শ্ৰীডোভালে কয় যে সন্ত্ৰাসবাদ বিৰোধী যুঁজত দুতলীয়া নীতিৰ স্থান নাই। তেওঁ কয় যে দায়িত্বশীল ৰাষ্ট্ৰসমূহে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা দেশসমূহক সমৰ্থন কৰিবনে নিৰ্ণায়ক ব্যৱস্থাৰে সমীচীন উত্তৰ দিব সেয়া নিৰ্ধাৰণ কৰিব লাগিব। মস্কোত থকা ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমযোগে কয় যে শ্ৰীডোভালে আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা মঞ্চৰ প্ৰথমলানি বৈঠকত অংশ লয় আৰু মস্কোত আয়োজিত সুৰক্ষা বিষয়ৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধিবৰ্গৰ চতুৰ্থদশ বৈঠকত অংশ লয়। বৈঠকত শ্ৰীডোভালে সাম্প্ৰতিক সুৰক্ষা প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ ফলপ্ৰসূ কৰি তোলাৰ উদ্দেশ্যে 1945 চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পাছত গঠন হোৱা গোলকীয় সংস্থাসমূহৰ সংস্কাৰৰ আৱশ্যকতাত আলোকপাত কৰে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি শ্ৰীডোভালে হৰমুজ প্ৰণালী আৰু লোহিত সাগৰৰ দৰে আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰ পথেৰে ব্যৱসায় সুৰক্ষিত কৰা আৰু মুক্ত আহ যাহ সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত ভাগ লোৱাৰ সুযোগতেই শ্ৰীডোভালে ৰাছিয়াৰ সুৰক্ষাৰ পৰিষদৰ সচিব ছাৰ্গেই ছৈগুইক সাক্ষাৎ কৰে। তেওঁলোকে প্ৰতিৰক্ষা, সুৰক্ষা, বাণিজ্যিক সম্পৰ্ক, শক্তি আৰু অৰ্থনৈতিক সম্পৰ্কসহ বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ পৰ্যালোচনা কৰে। পশ্চিম এছিয়াৰ ভূ ৰাজনৈতিক অনিশ্চয়তাৰ মাজতেই এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ বিমান সেৱা বন্ধ ৰখাৰ বাবে লোৱা সিদ্ধান্তৰ ম্যাদ জুলাইৰ শেষভাগলৈকে বৃদ্ধি কৰিছে। বিমান পৰিবহণ সংস্থাটোৱে ইয়াৰ পূৰ্বে তেল আবিভ দিল্লী আকাশী পথেৰে উড়ান জুনৰ শেষভাগলৈ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল। এয়াৰ ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে অঞ্চলটোৰ ভূ ৰাজনৈতিক পৰিস্থিতিৰ কথা বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত বিমান পৰিবহণ সংস্থাসমূহ ব্যয়বহুল ইন্ধন আৰু বিমানপথ নিষিদ্ধকৰণৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে। ইয়াৰ ফলত বিমান সেৱা পৰিচালনাৰ ব্যয়ো বৃদ্ধি হৈছে। ইপিনে বিমান সেৱা স্থগিত ৰখাৰ ফলত ইজৰাইলত বাস কৰা 40,000ৰো অধিক ভাৰতীয়ৰ উদ্বেগ বৃদ্ধি পাইছে। সীমিত বিকল্পৰ বাবে বিমান যাত্ৰাৰ খৰচো বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত জনজাতীয় সুৰক্ষা মঞ্চৰ প্ৰতিনিধিবৰ্গক সাক্ষাৎ কৰে। শ্ৰীমোদীয়ে বৈঠকৰ অন্তত সামাজিক মাধ্যমযোগে কয় যে জনজাতীয় সম্প্ৰদায়ৰ প্ৰতি মঞ্চৰ নিষ্ঠা সঁচাকৈ প্ৰশংসনীয়। তেওঁ কয় যে বৈঠকত জনজাতীয় সম্প্ৰদায়ৰ উন্নয়ন আৰু সবলীকৰণৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ অৰ্থবহ আলোচনা কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহমেদাবাদত হ'বলগীয়া কমনৱেলথ গেমছ আৰু প্ৰস্তাৱিত অলিম্পিক ক্ৰীড়া মহোৎসৱৰ প্ৰস্তুতিৰ কালি পৰ্যালোচনা কৰে। এই বৈঠকত কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডৱিয়া, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, উপ মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱীকে ধৰি উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত শ্ৰীশ্বাহে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতত বিশ্বমানৰ ক্ৰীড়া আন্তঃগাঁথনি আৰু অত্যাধুনিক প্ৰশিক্ষণৰ সুবিধা সম্প্ৰসাৰণ কৰি আহিছে। আহমেদাবাদৰ প্ৰস্তাৱিত বিশ্বমানৰ ক্ৰীড়া অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি ক্ৰীড়াৰ সুবিধাসমূহ বিকশিত কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি আহমেদাবাদত ক্ৰীড়া আন্তঃগাঁথনি আৰু আনুষংগিক প্ৰকল্পসমূহৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা হয় বুলিও তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে আহমেদাবাদত 2030 চনৰ কমনৱেলথ গেমছ অনুষ্ঠিত হ'ব আৰু 2036 চনৰ অলিম্পিকৰ বাবে আনুষ্ঠানিকভাৱে নিবিদা দাখিল কৰা হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি তিনিদিনীয়া কৰ্ণাটক, গোৱা আৰু কেৰালম ভ্ৰমণসূচীৰে বাংগালুৰুত উপস্থিত হ'ব। তাত তেওঁ আৰ্ট অফ লিভিং সংস্থাটোৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ ল'ব। ইয়াৰ পাছত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে দাৱাংগিৰিত BTD বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক মহাবিদ্যালয় মহাৰাজত জয়ন্তী উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। শ্ৰীৰাধাকৃষ্ণনে কাইলৈ পানাজীত গোৱাৰ ৰাজ্য প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। তেওঁ লগতে গোৱাৰ ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠান পৰিদৰ্শন কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে পৰহিলৈ কৰ্ণাটকৰ বেলথাংগিৰিত SIR ঔদ্যোগিক উদ্যান উদ্বোধন কৰাৰ লগতে শ্ৰীক্ষেত্ৰৰ ধৰ্মস্থল মঞ্জুনাথ স্বামী মন্দিৰ দৰ্শন কৰিব। তাৰ পাছতেই তেওঁ কেৰালমৰ কোট্টায়ামত দীপিকা মালায়ালম কাকতৰ 140 সংখ্যক প্ৰতিষ্ঠান দিৱস উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই খণ্ডটিৰ বাবে বিনামূলীয়া নম্বৰ 1800117800 ফোন কৰি আজিৰ ভিতৰত দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। ইয়াৰ উপৰি 1922 নম্বৰত মিছড কল দি লাভ কৰা এছ এম এছৰ জৰিয়তেও প্ৰধানমন্ত্ৰীলৈ পোনপটীয়াকৈ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কৰ্মশালাত কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী এছ পি সিং বাঘেল আৰু মন্ত্ৰী অতুল বৰা উপস্থিত থকাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলকে ধৰি ৰাজ্য চৰকাৰৰ বিষয়াসকল উপস্থিত থাকিব। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰক এই কৰ্মশালাত সম্বোধন জনোৱা হ'ব। ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শক্তিশালী কৰা, নাগৰিকৰ অংশগ্ৰহণ, উদ্ভাৱন, বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে কৰ্মশালাত আলোচনা কৰা হ'ব। আমেৰিকাই দক্ষিণ ইৰাণত চলোৱা এয়াৰ ষ্ট্ৰাইকৰ প্ৰত্যুত্তৰত ইৰাণৰ ইছলামিক ৰিভলিউচনেৰী গাৰ্ড গ্ৰুপছে আমেৰিকাৰ বিমান ঘাটিক লক্ষ্য কৰি লোৱা বুলি প্ৰকাশ কৰিছে। আমেৰিকাই হৰমুজ জলদ্বীপৰ ওপৰেৰে ইৰাণৰ ড্ৰোন ধবংস কৰাৰ লগতে দক্ষিণ ইৰাণৰ কৌশলগত বন্দৰ চহৰ বান্দাৰ আব্বাছৰ সামৰিক স্থানত আঘাত সনাৰ পাছতেই মিছাইল নিক্ষেপেৰে ইৰাণে প্ৰত্যুত্তৰ দিছে। আত্মৰক্ষাৰ বাবে বিগত তিনিদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ইৰাণৰ সামৰিক ঘাটিত আক্ৰমণ চলোৱা বুলি আমেৰিকাই দাবী কৰিছে। আই আৰ জি চিৰ উদ্ধৃতি দি ইৰাণৰ চৰকাৰী সম্প্ৰচাৰক আই আৰ আই বিয়ে জনোৱা মতে আজি পুৱাৰ ভাগত আমেৰিকাৰ বিমান ঘাটিত আক্ৰমণ সংঘটিত হয় আৰু ইৰাণৰ ওপৰত পূৰ্বে আমেৰিকাই কৰা আক্ৰমণৰ উৎসক লক্ষ্য কৰি লোৱা হয়। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে জনোৱা মতে কুৱেইটত ইৰাণে কৰা আক্ৰমণে যুদ্ধবিৰতি উলংঘা কৰিছে। ইৰাণৰ সেনাবাহিনীয়ে হৰমুজ জলদ্বীপ আৰু ইয়াৰ আশে পাশে 5টা ড্ৰোন নিক্ষেপ কৰিছিল। ইৰাণৰ সকলো ড্ৰোন প্ৰতিহত কৰা হয় আৰু ইৰাণৰ বান্দাৰ আব্বাছৰ পৰা নিক্ষেপ কৰা ষষ্ঠখন ড্ৰোনকো বাধা দিয়া হয়। ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাকায়ে আমেৰিকাৰ আক্ৰমণক গৰিহণা দি কয় যে ইয়াৰ দ্বাৰা যুদ্ধবিৰতি উলংঘা কৰা হৈছে। আই আৰ আই বিৰ উদ্ধৃতি দি তেওঁ দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই আজি মেঘালয়ত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বুজ ল'ব। তেওঁ লগতে মুখ্যমন্ত্ৰী মনৰাট কে চাংমাৰ শ্বিলঙত এটা বহুমুখী ইনডোৰ ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰিব। প্ৰায় 133 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই ক্ৰীড়া প্ৰকল্পটো ৰাজ্যখনত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্যতম আয়োজনস্থলী হিচাপে পৰিগণিত হ'ব। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যুৱ পৰিক্ৰমা, ক্ৰীড়া আন্তঃগাঁথনি, উন্নয়ন আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা কৰিব। ৰাজ্যখনৰ যুৱ পৰিক্ৰমা বিভাগে আয়োজন কৰা এটি বিশেষ কাৰ্যসূচীতো শ্ৰীমাণ্ডভিয়াই অংশগ্ৰহণ কৰিব। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয়েলছে প্ৰথমখন এলিমিনেটৰক ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰি দ্বিতীয়খন কোৱালিফায়াৰত স্থান নিশ্চিত কৰাৰ বিপৰীতে গুজৰাট টাইটানছ প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল। 2008 চনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুজৰাট টাইটানছেও 2022 চনত খিতাপ দখলৰ সাফল্যৰ পুনৰাবৃত্তি ঘটোৱাৰ বাবে প্ৰয়াস কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। এয়াৰ ইণ্ডিয়াই ইজৰাইললৈ বিমান সেৱা বন্ধ ৰখাৰ বাবে লোৱা সিদ্ধান্তৰ ম্যাদ জুলাইৰ শেষভাগলৈকে বৃদ্ধি কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আহমেদাবাদত হ'বলগীয়া কমনৱেলথ গেমছ আৰু প্ৰস্তাৱিত অলিম্পিক ক্ৰীড়া মহোৎসৱৰ প্ৰস্তুতিৰ কালি পৰ্যালোচনা কৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।